এয়া আকাশবাণী। বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মনজিৎ গগৈ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 সংখ্যক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত ভ্ৰমণৰত নেডাৰলেণ্ডছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভিলকেম্পৰ সৈতে উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্কত আলোচনা কৰে। ভূমিকম্প বিধ্বস্ত ম্যানমাৰলৈ ভাৰতে বৃহৎ পৰিমাণৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী আগবঢ়াইছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাত 4গৰাকী শিশু আৰু 2গৰাকী মহিলাকে ধৰি মুঠ 7গৰাকী লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক 8 উইকেটত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 সংখ্যক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু ভালেসংখ্যক বিষয়ববীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে কালি মুম্বাইত উপস্থিত হৈছিল। বিমান বন্দৰত তেওঁক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জে পি ৰাধাকৃষ্ণন আৰু উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই আদৰণি জনায়। ম্যানমাৰত হৈ যোৱা বিধ্বংসী ভূমিকম্পৰ পাছত ভাৰতে দেশখনলৈ মানৱীয় সাহায্যৰ হাত আগবঢ়াইছে। অপাৰেচন ব্ৰহ্মৰ অধীনত ভাৰতে কালি ম্যানমাৰৰ য়াংগুনত INS সাতপুৰা আৰু INS সাবিত্ৰীৰ জৰিয়তে 50 টন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী দেশখনলৈ আগবঢ়াইছে। এই সাহায্য সামগ্ৰীসমূহ ম্যানমাৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অভয় ঠাকুৰৰ জৰিয়তে প্ৰদান কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত য়াংগুনত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই কয় যে 6খন ভাৰতীয় বায়ুসেনাৰ বিমান আৰু 5খন নৌসেনাৰ জাহাজেৰে ভাৰতে বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী ম্যানমাৰৰ য়াংগুন, নেপিতা আৰু মাণ্ডালয়লৈ পঠিয়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি সন্ধিয়া নতুন দিল্লীত ভাৰত ভ্ৰমণৰত নেডাৰলেণ্ডছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভিলকেম্পক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে জনায় যে এই সাক্ষাতৰ সময়ত তেওঁলোকে বাণিজ্য, বিনিয়োগ, উদ্ভাৱন, জল, কৃষি, স্বাস্থ্য, নিৰাপত্তা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে ছেমি কণ্ডাক্টৰ, সেউজ হাইড্ৰজেন, শিক্ষা আৰু অন্যান্য বিষয়ত নতুন সম্ভাৱনাৰ বিষয়েও তেওঁলোকে আলোচনা কৰে। উল্লেখযোগ্য যে মন্ত্ৰী ভিলকেম্পে ভ্ৰমণসূচীৰ কালি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে নেডাৰলেণ্ডছৰ মন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ আনুষ্ঠানিক ভাৰত ভ্ৰমণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰান্ধীৰ জয়ছোৱালে কয় যে মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বৈদ্যুতিক বাহনসমূহ শ্ৰেষ্ঠ বিকল্প বুলি মত প্ৰকাশ কৰিছে। শ্ৰীগাডকাৰীয়ে কালি মহাৰাষ্ট্ৰৰ থানেত লেব ইণ্ডিয়াৰ সহযোগত ই বাইচাইকেল মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বায়ু প্ৰদূষণ দেশৰ এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে যদিও কেন্দ্ৰীয় চৰকাৰ এই প্ৰদূষণৰ সমস্যা ৰোধ কৰাৰ বাবে দায়বদ্ধ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ভাৰতে 2030 চনত বৈদ্যুতিক বাহন উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থান অধিকাৰ কৰিব। তেওঁ লগতে কয় যে অনাগত সময়ত পেট্ৰল, ডিজেল আৰু বৈদ্যুতিক বাহনৰ মূল্য সমান হ'ব। মধ্যপ্ৰদেশৰ উজ্জয়িন, ওমকাৰেশ্বৰ, মহেশ্বৰ, মাইহাৰকে ধৰি নিৰ্বাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ 19খন ধৰ্মীয় চহৰ আৰু এলেকাত আৰোপ কৰা সুৰাৰ নিষেধাজ্ঞা আজি কাৰ্যকৰী হৈছে। ৰাজ্যখনৰ এজন চৰকাৰী বিষয়াই নিশ্চিত কৰিছে যে উজ্জয়িন, ওমকাৰেশ্বৰ, মহেশ্বৰ, মণ্ডেশ্বৰ, অৰ্ছা, মাইহাৰ, চিত্ৰকূট, দতিয়া, পান্না, মণ্ডল, মুলতাই, মনছোৰ আৰু অমৰকান্তকৰ নগৰীয়া সীমাত সকলো সুৰাৰ দোকান আৰু বাৰ বন্ধ কৰা হৈছে। বিজেপি চৰকাৰে এই 19খন নগৰ আৰু গ্ৰামাঞ্চলক সম্পূৰ্ণ পবিত্ৰ বুলি ঘোষণা কৰি সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডলৈ ৰাওনা হ'ব। থাইলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে 6ষ্ঠ সংখ্যক বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে থাইলেণ্ড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণকালত ভাৰত আৰু থাইলেণ্ডৰ মাজত বাণিজ্যিক সহযোগিতা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বিৰতি।
হাজু হং এই 2 এপ্রিলৰ পৰা আৰম্ভ হ'বলগীয়া খেল মহাৰণ 2.0 ৰাজ্যিক পৰ্যায়ৰ খেলৰ বাবে য'ত আয়োজিত হ'ব ফুটবল, চুইমিং, এথলেটিক্স, ভলীবল, চেছ আৰু ইয়াৰে চাইক্লিং প্ৰতিযোগিতাখনি হ'ব চাকনিবাৰী তেতেলিয়া গুৱাহাটীত য'ত এইবাৰ ব্যৱহাৰ হৈ আছে ফটো ফিনিছ টেকনলজি।
এই বছৰৰ জিলা পৰ্যায়ৰ খেলত প্ৰতিযোগী আছিল প্ৰায় 40 লাখ। অংশগ্ৰহণকাৰীসকলে dsywsam.com/khel/ত গৈ নিজৰ জিলাৰ নামৰ লগতে পঞ্জীয়ন নম্বৰ দি ডাউনলোড কৰি সংগ্ৰহ কৰক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা অনুমোদিত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰখনি। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অসমৰ দ্বাৰা প্ৰচাৰিত।
পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগনা জিলাৰ পাথৰ প্ৰতিমাৰ এটা ঘৰত কালি নিশা হোৱা এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাত 4গৰাকী শিশু আৰু 2গৰাকী মহিলাকে ধৰি মুঠ 7গৰাকী লোকৰ মৃত্যু হয়। সুন্দৰবনৰ জিলা আৰক্ষী অধীক্ষক কোটেশ্বৰ ৰাওয়ে এই বিস্ফোৰণৰ ঘটনাত আন এগৰাকী মহিলা আহত হোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ কয় যে মৃতদেহসমূহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ লগতে আহত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মৃত লোকসকল একেটা পৰিয়ালৰে সদস্য বুলি ঠাৱৰ কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনমতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু ঘটনাৰ সবিশেষ তদন্ত অব্যাহত আছে। চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টে 5-দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ'ব। তেওঁৰ সৈতে কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, ব্যৱসায়ী সহযোগী আৰু ভাৰত চিলিৰ সাংস্কৃতিক সম্পৰ্কৰ সৈতে সংযুক্ত হৈ থকা চিলিৰ বিশিষ্ট নাগৰিকৰে গঠিত এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ভাৰতলৈ আহিব। এয়া হ'ব ৰাষ্ট্ৰপতি বৰিকৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি বৰিকে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ভাৰত চিলিৰ সম্পৰ্কৰ বিষয়ে আলোচনাত মিলিত হ'ব। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চিলিৰ ৰাষ্ট্ৰপতিগৰাকী সন্মানত এটা অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মাত্ৰ 2টা উইকেট হেৰুৱাই 12 অভাৰ আৰু 5টা বলত 117 ৰাণৰ লক্ষ্য ভেদ কৰে। দলটোৰ হৈ অপেনাৰ ৰায়ন ৰিকেলটনে 41টা বলত আউট নোহোৱাকৈ 62 ৰাণ সংগ্ৰহ কৰে। আনহাতে সূৰ্য কুমাৰ যাদৱে মাত্ৰ 9টা বলত 27 ৰাণ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰ্ছে 16 অভাৰ আৰু 2টা বলত 116 ৰাণ সংগ্ৰহ কৰি 8টা উইকেট হেৰুৱায়। কলকাতাৰ হৈ অংকৃশ ৰঘুবংশীয়ে 26 ৰাণ সংগ্ৰহ কৰে। বিপৰীতে মুম্বাইৰ হৈ 4টা উইকেট দখল কৰা অশ্বিনী কুমাৰক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ব্ৰাজিলত অনুষ্ঠিত বিশ্ব বক্সিং কাপত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী নৰেন্দ্ৰ বেৰুৱালে ভাৰতৰ 10জনীয়া পুৰুষৰ দলটোক নেতৃত্ব দিছে আৰু 2জন ভাৰতীয় বক্সাৰে ইতিমধ্যে ছেমিফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ নিশ্চিত কৰিছে। ব্ৰাজিলৰ ফৈচ দুইগাছুত এই প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য চহৰে 2023 চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ব্ৰাজিলৰ ৱাণ্ডাৰলি পেৰেইৰাৰ বিৰুদ্ধে 80 কেজি ওজন শাখাত খেলিব। মেনৰকা অপেন টেনিছ প্ৰতিযোগিতাৰ স্পেইনত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি ভাৰতৰ জীৱন নেদুনছেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তে অভিযান আৰম্ভ কৰিব। পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈ দুগৰাকীয়ে ইটালীৰ মেটিঅ' ভাবাস্বৰী আৰু আন্দেৰা ভাবাস্বৰীৰ যুটীটোৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। হিৰো এছিয়া হকী প্ৰতিযোগিতা 2025 বিহাৰৰ ৰাজগীৰত আগষ্ট মাহত অনুষ্ঠিত হ'ব। পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া কমপ্লেক্সত হকী ইণ্ডিয়া আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া কৰ্তৃপক্ষই এই সন্দৰ্ভত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই প্ৰতিযোগিতাখন অহা 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যোৱা বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ পিছত এয়াই হ'ব ৰাজগীৰৰ দ্বাৰা আয়োজিত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। হিৰো এছিয়া কাপৰ দ্বাদশ সংস্কৰণত এইবাৰ ভাৰত, পাকিস্তান, জাপান, কোৰিয়া, চীন, মালয়েছিয়াকে ধৰি 8টা দলে অংশগ্ৰহণ কৰিব। বাকী 2টা দলে কোৱালিফায়িং টুৰ্ণামেণ্ট AHF কাপৰ জৰিয়তে নিজৰ স্থান নিশ্চিত কৰিব। পুৰুষ এছিয়া কাপৰ ইতিহাসত 5বাৰকৈ জয়লাভ কৰি বৰ্তমান দক্ষিণ কোৰিয়া তালিকাৰ প্ৰথম স্থানত আছে। কালি সম্পন্ন হোৱা বুজাবুজি চুক্তিখনত হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিং আৰু বিহাৰ ক্ৰীড়া বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি ৰাজেন্দ্ৰে স্বাক্ষৰ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 সংখ্যক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত ভ্ৰমণৰত নেডাৰলেণ্ডছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভেলকেম্পকৰ সৈতে উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্কত আলোচনা কৰে। ভূমিকম্প বিধ্বস্ত ম্যানমাৰলৈ ভাৰতে বৃহৎ পৰিমাণৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।